এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ পদত্যাগ, ৰাজনৈতিক পৰিস্থিতি সন্দৰ্ভত ৰাজ্যপালৰ কেন্দ্ৰলৈ পত্ৰ প্ৰেৰণ, এডভান্টেজ আছাম দ্বিতীয় সংস্কৰণৰ পৰিপ্ৰেক্ষিতত আজিৰ পৰা দুদিনীয়াকৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ছিংগাপুৰ ভ্ৰমণ, পৰীক্ষা পে চৰ্চা অনুষ্ঠানৰ অষ্টম সংস্কৰণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি দেশবাসীক সম্বোধন, আজি ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱস, ৰাজ্যজুৰি শিশু আৰু কিশোৰ কিশোৰীক পেলুনাশক বড়ি প্ৰদানৰ ব্যৱস্থা, আৰু কটকত অনুষ্ঠিত এদিনীয়া ক্ৰিকেট শৃংখলাৰ কালি দ্বিতীয়খন খেলত ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ 4 উইকেটত জয়। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে জিন্দি ৰাণী ডেকা। এতিয়া শুনক বিতং বাতৰি। মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে কালি পদত্যাগ পত্ৰ দাখিল কৰে। শ্ৰীসিঙে ৰাজ্যপাল অজয় কুমাৰ ভাল্লাক সাক্ষাৎ কৰি পদত্যাগ পত্ৰ অৰ্পণ কৰে। ৰাজ্যখনৰ শেহতীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰীগৰাকীয়ে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি অনুমান কৰা হৈছে। ৰাজ্যপালগৰাকীয়ে মুখ্যমন্ত্ৰীগৰাকীক পৰৱৰ্তী মুখ্যমন্ত্ৰী বাছনি নকৰা পৰ্যন্ত দায়িত্বাহী মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ চলাই যাবলৈ আহান জনাইছে। মুখ্যমন্ত্ৰীগৰাকীয়ে পদত্যাগ পত্ৰ দাখিল কৰাৰ সময়ত তেওঁৰ সৈতে ভাৰতীয় জনতা পাৰ্টী আৰু এন পি এফৰ 14 বিধায়ক আৰু প্ৰদেশ বিজেপিৰ অধ্যক্ষ এ সাৰদা তথা বিজেপি সাংসদ তথা বিজেপিৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰভাৰী সম্বিত পাত্ৰ আছিল। পদত্যাগ পত্ৰত শ্ৰীসিঙে মণিপুৰবাসীৰ সেৱা কৰিবলৈ পোৱাটো তেওঁৰ বাবে সন্মানৰ কথা বুলি উল্লেখ কৰে। মণিপুৰবাসীৰ হিতৰ বাবে ৰাজ্যখনত ৰূপায়ণ কৰা বিভিন্ন আঁচনি তথা বিকাশৰ বাবে তেওঁ কেন্দ্ৰীয় চৰকাৰকো ধন্যবাদ জ্ঞাপন কৰে। আমাৰ আকাশবাণীৰ ইম্ফলৰ সংবাদদাতাই জনোৱা মতে, ৰাজ্যপাল শ্ৰীভাল্লাই মুখ্যমন্ত্ৰীগৰাকীৰ পদত্যাগ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰলৈ প্ৰতিবেদন প্ৰেৰণ কৰিছে যদিও ৰাজ্যখনৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী সন্দৰ্ভত কি সিদ্ধান্ত গ্ৰহণ কৰা হ'ব সেই বিষয়ে এতিয়ালৈ কোনো কথা স্পষ্ট হোৱা নাই। আজি আৰম্ভ হ'বলগীয়া মণিপুৰ বিধানসভা অধিৱেশনো বাতিল কৰা হৈছে বুলি আমাৰ সংবাদদাতাগৰাকীয়ে জানিবলৈ দিছে। উল্লেখযোগ্য যে ৰাজ্যখনত অব্যাহত থকা ৰাজনৈতিক অস্থিৰতাৰ মাজতে এন বীৰেন সিঙে দিল্লীত গৃহমন্ত্ৰী অমিত শ্বাহ আৰু দলৰ নেতৃত্বৰ সৈতে বৈঠকত অংশ লোৱাৰ পাছত কালি সাংসদ সম্বিত পাত্ৰৰ সৈতে ইম্ফলত উপস্থিত হৈ মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰে। গুৱাহাটীত হ'বলগীয়া এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ পৰিপ্ৰেক্ষিতত আজিৰে পৰা দুদিনীয়াকৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ছিংগাপুৰ ভ্ৰমণ কৰিব। এই ভ্ৰমণকালত মুখ্যমন্ত্ৰীয়ে একাধিক ৰোড শ্বত অংশ লোৱাৰ লগতে শীৰ্ষ উদ্যোগপতি আৰু ব্যৱসায়ীৰ সৈতেও মত বিনিময় কৰিব। তদুপৰি এই ভ্ৰমণকালত মুখ্যমন্ত্ৰীগৰাকীয়ে ছেমিকণ্ডাক্টৰ, ডীপ টেকনলজি, আন্তঃগাঁথনি আৰু নিৰ্মাণ আদি খণ্ডত ৰাজ্য চৰকাৰে আগবঢ়োৱা বিভিন্ন সা সুবিধাসমূহৰ বিষয়ে আলোকপাত কৰিব। তেওঁ বাণিজ্যিক সহযোগিতা তথা বিনিয়োগৰ সুযোগ অন্বেষণ কৰিবলৈ ছিংগাপুৰৰ ঔদ্যোগিক নেতৃবৃন্দৰ সৈতে কেইবাখনো পৃথক বৈঠকতো অংশগ্ৰহণ কৰিব। উল্লেখযোগ্য যে এডভান্টেজ আছাম সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীৰ উপৰি বিভিন্ন উদ্যোগপতি আৰু প্ৰতিষ্ঠানৰ প্ৰতিনিধি উপস্থিত থকাৰ কথা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিনৰ 11 বজাত পৰীক্ষা পে চৰ্চা কাৰ্যসূচীৰ অষ্টম সংস্কৰণত দেশৰ শিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় কৰিব। এই অনুষ্ঠানৰ জৰিয়তে প্ৰধানমন্ত্ৰীগৰাকীয়ে পৰীক্ষাৰ পূৰ্বে শিক্ষাৰ্থী, অভিভাৱক আৰু শিক্ষক শিক্ষয়িত্ৰীৰ সৈতে প্ৰস্তুতি আৰু মানসিক চাপ দূৰ কৰাৰ উপায় সন্দৰ্ভত আলোচনা কৰিব। নতুন দিল্লীৰ ভাৰত মণ্ডপমত হ'বলগীয়া পৰীক্ষা পে চৰ্চাৰ এই অনুষ্ঠান দূৰদৰ্শনৰ উপৰি স্বয়ম প্ৰভা, প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ ইউটিউব চেনেল তথা তথ্য আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ সামাজিক মাধ্যমযোগে পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। এই অনুষ্ঠানৰ জৰিয়তে দেশৰ 36 শিক্ষাৰ্থীয়ে প্ৰধানমন্ত্ৰীৰ সৈতে পোনপটীয়াকৈ কথা পাতিব। পৰীক্ষা পে চৰ্চাৰ অনুষ্ঠানৰ সৈতে সংগতি ৰাখি ৰাজ্যৰ বিভিন্ন জিলাতো বিশেষ স্ক্ৰীণিঙৰ দ্বাৰা প্ৰদৰ্শিত কৰাৰ ব্যৱস্থা কৰা হৈছে। এই প্ৰদৰ্শনত সংশ্লিষ্ট অঞ্চলৰ বিশিষ্ট ব্যক্তি, শিক্ষাবিদ, শিক্ষাৰ্থী আৰু অভিভাৱক উপস্থিত থাকিব। এই সম্পৰ্কত ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে সামাজিক মাধ্যমযোগে কালি এইদৰে কয়।
মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ অতি অনবদ্য আৰু সৃষ্টিশীল এক অনুষ্ঠান হ'ল পৰীক্ষা পে চৰ্চা। অহা কালিলৈ 10 ফেব্ৰুৱাৰী তাৰিখে দিনৰ 11 বজাত অনুষ্ঠিত হ'ব। তেখেতৰ এই অনুষ্ঠানত আমাৰ অসমৰ বৰাক ভেলীৰ নৰসিং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এজন ছাত্ৰও তেখেতে পোনপটীয়াভাৱে প্ৰধানমন্ত্ৰীৰ লগত বাৰ্তালাপত অংশগ্ৰহণ কৰিব। অসমৰ 44,564 বিদ্যালয়ত এইটো পোনপটীয়াকৈ সম্প্ৰচাৰ কৰাৰ ব্যৱস্থা কৰা হৈছে। দূৰদৰ্শন, ৰেডিঅ' আৰু বিভিন্ন অনলাইন চেনেল যেনে ইউটিউব আদিৰ জৰিয়তে প্ৰধানমন্ত্ৰীৰ এই পৰীক্ষা পে চৰ্চা উপলব্ধ হ'ব। মই সকলো নাগৰিকক, শিক্ষাৰ্থীসকলক, পিতৃ মাতৃ, অভিভাৱকসকলক আৰু শিক্ষক শিক্ষয়িত্ৰীসকলক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰীক্ষা পে চৰ্চা 2025 অহাকালি 10 ফেব্ৰুৱাৰী তাৰিখে দিনৰ 11 বজাত অংশগ্ৰহণ কৰিবৰ কাৰণে আৰু ইয়াক চাবৰ কাৰণে, চাই তেখেতৰ পৰা প্ৰেৰণা লাভ কৰিবৰ কাৰণে মই সকলোকে বিনম্ৰ আবেদন জনাইছো।
আজি ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱস। এই বিশেষ উপলক্ষ্যত বিদ্যালয়লৈ যোৱা শিশুসকলক বিদ্যালয়তে পেলুনাশক বড়ি প্ৰদান কৰা হ'ব। আজি শিক্ষানুষ্ঠানত অনুপস্থিত থকা শিশুসকলক অহা 17 ফেব্ৰুৱাৰীলৈ এই বড়ি প্ৰদানৰ ব্যৱস্থা কৰা হ'ব। তদুপৰি আশা আৰু অংগনবাড়ী কৰ্মীসকলে সকলো অংগনবাড়ী কেন্দ্ৰৰ উপৰি গৃহ পৰিদৰ্শনৰ জৰিয়তে 1-19 বছৰ বয়সৰ সকলো শিশু তথা কিশোৰ কিশোৰীক পেলুমুক্ত হোৱাটো সুনিশ্চিত কৰিবলৈ পেলুনাশক ঔষধ খুৱাব। পেলুৰ সংক্ৰমণৰ পৰা হাত সাৰিবলৈ হাতৰ নখ চাফা আৰু চুটি কৰি ৰখা, খোৱাৰ আগত আৰু শৌচালয় ব্যৱহাৰৰ পাছত চাবোনেৰে হাত ধোৱা, শৌচালয় ব্যৱহাৰ কৰা, ঘৰৰ চৌদিশ চাফ চিকুণকৈ ৰখা, ফল মূল শাক পাচলি আদি পৰিষ্কাৰ পানীৰে ধোৱা, বিশুদ্ধ পানীহে সেৱন কৰাকে ধৰি স্বাস্থ্যসন্মত দিশসমূহত গুৰুত্ব দিবলৈ ৰাজ্যৰ স্বাস্থ্য বিভাগে আহ্বান জনাইছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি আধ্যাত্মিক গুৰু সদগুৰুৰ উপস্থিতিত ৰাজ্য চৰকাৰৰ বিভিন্ন শীৰ্ষ বিষয়াসকলৰ সৈতে এটা মত বিনিময় অনুষ্ঠানত মিলিত হয়। এই অনুষ্ঠানত আধ্যামিক গুৰুগৰাকীয়ে ৰাজ্যৰ প্ৰশাসনৰ সামগ্ৰিক কুশলতা কিদৰে ইতিবাচক কৰি গঢ়ি তুলিব পাৰি সেই বিষয়ে পৰামৰ্শ দিয়ে। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰৰ আমন্ত্ৰণ মৰ্মে সদগুৰুৱে 2022 বৰ্ষত কাজিৰঙাত চিন্তন শীৰ্ষক কাৰ্যসূচীতো অংশগ্ৰহণ কৰিছিল। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ প্ৰেক্ষাগৃহত তিনিদিনীয়াকৈ আয়োজিত ভাৰতবোধ অভিৱৰ্তনৰ গুৱাহাটী সংস্কৰণৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। অনুষ্ঠানত দিয়া ভাষণত শ্ৰীসোণোৱালে কয় যে মহান সভ্যতা সংস্কৃতিৰে চহকী ভাৰতবৰ্ষ এতিয়া অনিৰুদ্ধ গতিৰে বিশ্বৰ মানচিত্ৰত জিলিকি উঠিছে। দেশবাসীয়ে মূল্যবোধ আৰু উন্নয়নৰ ক্ষেত্ৰত নৱজাগৰণৰ অভিজ্ঞতা লাভ কৰিছে বুলি তেওঁ উল্লেখ কৰে। ভাৰতবোধ কাৰ্যসূচী দেশৰ সভ্যতা সংস্কৃতি আৰু সামূহিক ৰাষ্ট্ৰ চেতনাৰ উদযাপন বুলি উল্লেখ কৰি শ্ৰীসোণোৱালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ডিজিটেল ভাৰতৰ উত্থানৰ বিষয়েও উল্লেখ কৰে। তিনিচুকীয়া, শোণিতপুৰ আৰু বিশ্বনাথ জিলাত আজি ফাইলেৰিয়া অৰ্থাৎ গোধাৰোগ নিৰ্মূল অভিযানৰ অধীনত সমূহীয়া ঔষধ সেৱা কাৰ্যসূচী আৰম্ভ হ'ব। 19 ফেব্ৰুৱাৰীলৈ চলিবলগীয়া এই অভিযানে তিনিচুকীয়াৰ হাবজান খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ, শোণিতপুৰৰ ৰঙাপাৰা খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ আৰু বিশ্বনাথ জিলাৰ বিশ্বনাথ চাৰিআলি তথা বিহালী খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ অন্তৰ্গত অঞ্চলসমূহ সামৰি ল'ব। এই অঞ্চলকেইটাত কিছু লোকৰ শৰীৰত ফাইলেৰিয়া ৰোগৰ উপস্থিতি ধৰা পৰাৰ পৰিপ্ৰেক্ষিতত এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। এই কাৰ্যসূচীত আশা, অংগনবাড়ী আৰু স্বাস্থ্যকৰ্মীসকলে ঘৰে ঘৰে গৈ বিনামূলীয়াকৈ ডাইইথাইল কাৰ্বমেজাইন চমুকৈ DEC আৰু এলবেণ্ডাজল টেবলেট বিতৰণ কৰিব। বিশেষ এই অভিযানত সকলোকে সহযোগ কৰিবলৈ ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে আহান জনাইছে। আকাশবাণী গুৱাহাটীযোগে কালি প্ৰচাৰিত সাপ্তাহিক চলন্তিকা অনুষ্ঠানত গুৱাহাটী মহানগৰীৰ জীৱন যাত্ৰা সম্পৰ্কীয় অনুষ্ঠানৰ প্ৰথম অংশ প্ৰচাৰ কৰা হয়। এই অনুষ্ঠানত মহানগৰীখনত জীৱন সংগ্ৰাম কৰি থকা একাংশ লোকৰ জীৱনশৈলী তুলি ধৰাৰ প্ৰয়াস কৰা হয়। জীৱিকাৰ বাবে তথাকথিত সৰু সৰু সমলেৰে উপাৰ্জনৰ প্ৰয়াস কৰা এই লোকসকলে মহানগৰীখনক অন্য মাত্ৰা প্ৰদান কৰাই নহয় মহানগৰবাসীৰ দৈনন্দিন জীৱনকো সমৃদ্ধ কৰি আহিছে। এই অনুষ্ঠানত দৈনিক বাতৰি কাকত বিলোৱা ব্যক্তিগৰাকীৰ পৰা আৰম্ভ কৰি কেইবাগৰাকীও ব্যক্তিক সামৰি লোৱা হৈছিল। অনুষ্ঠানটিত আকাশবাণীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ লগত দুগৰাকী ব্যক্তিয়ে এনেদৰে মনৰ ভাৱ প্ৰকাশ কৰে।
পিংকু ডেকা, মোৰ ঘৰ বশিষ্ঠ চাৰিআলি, আচৰ ঘৰ ডিমু বাহাৰঘাট। মোবাইল অহাৰ পৰা চব মানে মানুহ পেপাৰ নোলোৱা হৈছে। আগতে আপোনাৰ 400 পুৰা, এতিয়া 200 হৈ গ'ল, সুবিধা হৈ যায়।
গীতা দেৱী, এয়া ঝাৰু মাৰু ৰাস্তাত 2003 পাৰা দৰমাহ পায় পাওঁ আৰু চলব আৰু হৈ যায় আৰু কি কৰিম উপায়তো নাই আৰু।
অনুষ্ঠানটিৰ প্ৰযোজনা কৰিছিল আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰে। ধেমাজি জিলাৰ জিয়াধলত অনুষ্ঠিত সোণোৱাল কছাৰী সাহিত্য সভাৰ দ্বিবাৰ্ষিক ধেমাজি অধিৱেশনৰ কালি সামৰণি পৰে। কালি অন্তিম দিনা আয়োজিত বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাত জনগোষ্ঠীটোৰ 300+ লোকে নিজৰ কৃষ্টি প্ৰদৰ্শন কৰে। এই শোভাযাত্ৰাত মিচিং, দেউৰী, গাৰোকে ধৰি কেইবাটাও জনগোষ্ঠীৰ লোকে অংশ লয়। সাংস্কৃতিক শোভাযাত্ৰাৰ পাছত আয়োজিত জনগোষ্ঠীয় সমাৰোহ আৰু মুকলি সভাত শিক্ষামন্ত্ৰী ডঃ অনুজ পেগুৱে অংশগ্ৰহণ কৰে। অধিৱেশন উপলক্ষে প্ৰকাশ কৰি উলিওৱা স্বৰ্ণ ৰেখা নামৰ স্মৃতিগ্ৰন্থখন নৰ্থ লক্ষীমপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰববী অধ্যাপক ডঃ অৰবিন্দ ৰাজখোৱাই উন্মোচন কৰে। একেদৰে সোণোৱাল কছাৰী সাহিত্য সভাৰ হালালি শীৰ্ষক মুখপত্ৰখন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডঃ পৰমানন্দ সোণোৱালে উন্মোচন কৰে। সভাখনত সোণোৱাল কছাৰী সাহিত্য সভাই প্ৰকাশ কৰা কেইবাখনো গ্ৰন্থও উন্মোচন কৰা হয়। উল্লেখযোগ্য যে 2015 চনৰ 13 মে'ত ডিব্ৰুগড়ত প্ৰতিষ্ঠা লাভ কৰা সোণোৱাল কছাৰী সাহিত্য সভাই জনগোষ্ঠীটোৰ ভাষা সাহিত্যৰ উত্তৰণৰ বাবে কাম কৰি আহিছে। শিৱসাগৰৰ দিখৌমুখৰ আজানপীৰ দৰগাহত অনুষ্ঠিত বাৰ্ষিক সমূহীয়া দোৱা আৰু জিয়াৰত অনুষ্ঠানৰ কালি সামৰণি পৰে। এই উপলক্ষে দৰগাহলৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ লগতে অন্য ধৰ্মৰ লোকৰো সমাগম হয়। স্থানীয় হিন্দু ধৰ্মাৱলম্বী লোকসকলে দৰগাহলৈ প্ৰায় 2 কিলোমিটাৰ দৈৰ্ঘৰ পথৰ দুয়োকাষে বন্তি প্ৰজ্বলন কৰি আজানপীৰৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। আজানপীৰ দৰগাহ পৰিচালনা সমিতিৰ উদ্যোগত আয়োজিত এই জিয়াৰত উপলক্ষে অনুষ্ঠিত জিকিৰ প্ৰতিযোগিতাত কেইবাটাও দলে জিকিৰ পৰিৱেশন কৰে। কালি অনুষ্ঠিত মুকলি সভাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ কৰবী ডেকা হাজৰিকাই মুখ্য বক্তা হিচাপে অংশ লৈ দিয়া ভাষণত আজানপীৰক সাম্প্ৰদায়িক সম্প্ৰীতিৰ উজ্জ্বল নিদৰ্শন বুলি উল্লেখ কৰাৰ লগতে আজানপীৰৰ জিকিৰৰ বিশেষত্ব সন্দৰ্ভত ব্যাখ্যা কৰে। গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ সব্যসাচী মহন্তই উদ্বোধন কৰা মুকলি সভাত মৰাণ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডঃ অনিল শইকীয়াই সৌৰাগুৰিৰ আজান শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন কৰে। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি চকু ফুৰাওঁ চিন্তি ৰাণী ডেকাৰ সৈতে।
মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ পদত্যাগ আৰু ছত্তীশগড়ত নিৰাপত্তাৰক্ষী বাহিনীৰে হোৱা সংঘৰ্ষত 31গৰাকী মাওবাদী নিহত হোৱাৰ বাতৰিটো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত আটাইকেইখন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। হিতাধিকাৰীলৈ 12,000 কোটি টকা শিৰোনামেৰে দৈনিক অসম কাকতে বিত্তমন্ত্ৰী অজন্ত নেওগৰ নিৰ্বাচনৰ পূৰ্বৰ অন্তিমখন বাজেটক লৈ এটা বাতৰি প্ৰকাশ কৰিছে। গায়ক ৰাজীৱ শদিয়াৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধৰ বাতৰিটো অসমীয়া প্ৰতিদিন কাকতে বিপুল জনসমাগমৰ মাজত ৰাজীৱ শদিয়াৰ আদ্যশ্ৰাদ্ধ শিৰোনামেৰে প্ৰকাশ কৰিছে। এই বাতৰিটো দৈনিক অগ্ৰদূত, আমাৰ অসম, দৈনিক জনভূমি কাকতেও প্ৰকাশ কৰিছে। আমাৰ অসম কাকতে হাছিনা উৎখাতৰ আঁৰত আমেৰিকা সত্য প্ৰকাশ কৰিলে ৰাষ্ট্ৰপতি ট্ৰাম্পে শিৰোনামেৰে এটা বাতৰি প্ৰকাশ কৰিছে। গুৱাহাটীত মাটিৰ পট্টা প্ৰদান সন্দৰ্ভত দৈনিক অগ্ৰদূত কাকতে জৰীপ নহল, ভূমি পট্টা নাপায় গুৱাহাটীৰ 85,000 পৰিয়ালে শিৰোনামেৰে বাতৰি প্ৰকাশ কৰিছে। এডভান্টেজ আছামৰ প্ৰচাৰৰ বাবে আজি ছিংগাপুৰলৈ মুখ্যমন্ত্ৰী শিৰোনামেৰে দৈনিক জনভূমি কাকতে আন এটা বাতৰি প্ৰকাশ কৰিছে। লক্ষ্য স্থিৰ কৰি শৰীৰ মনৰ একাত্ম সংযোগেৰে সুখী হৈ থকাটোৱেই জীৱন, এই শিৰোনামেৰে নিয়মীয়া বাৰ্তা কাকতে সদগুৰু উইথ সদগুৰু অনুষ্ঠানৰ এটা বাতৰি প্ৰকাশ কৰিছে। যোৰহাটত অনুষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশনৰ সামৰণিৰ বাতৰি এটা অসমীয়া খবৰ কাকতে অশ্ৰুসিক্ত নয়নেৰে বিদায় ললে ভকত বৈষ্ণৱে নিজম পৰিল এৰালদৰি পথাৰ শিৰোনামেৰে প্ৰকাশ কৰিছে। দি আছাম ট্ৰিবিউন কাকতে বাংলাদেশ আনৰেষ্ট ফিউৱেল ছিকিউৰিটি থ্ৰেট ফৰ ইণ্ডিয়া শিৰোনামেৰে বাংলাদেশৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত এটা বাতৰি প্ৰকাশ কৰিছে। সাবমিটা স্কিম 765 ভিলেজ মেপছ হেণ্ডেড অভাৰ টু ষ্টেট গভৰ্ণমেণ্ট শিৰোনামেৰে দ্য চেণ্টিনেল কাকতে আন এটা বাতৰি প্ৰকাশ কৰিছে। এতিয়া আমি পুনৰ বাতৰিৰ মাজলৈ ঘূৰি যাওঁ আহক।
ধন্যবাদ জিন্তি। কৰ্কট ৰোগৰ প্ৰতিষেধক উদ্ভাৱনৰ গৱেষণাৰে ৰাজ্যৰ যুৱ বিজ্ঞানী ডঃ দেৱী ভাষা বৰদলৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠিছে। কৰ্কট আৰু আন আন সংক্ৰমণক প্ৰাথমিক পৰ্যায়ৰে প্ৰতিৰোধ কৰিব পৰাকৈ প্ৰতিষেধক উদ্ভাৱন কৰাৰ ক্ষেত্ৰত ডঃ বৰদলৈৰ গৱেষণাই আশাৰ বতৰা কঢ়িয়াই আনিছে। এই সন্দৰ্ভত তেওঁৰ কেইবাখনো গৱেষণা পত্ৰ আগশাৰীৰ আন্তঃৰাষ্ট্ৰীয় গৱেষণা পত্ৰিকাত প্ৰকাশ হৈছে। বৰ্তমান তেওঁ ভূপালৰ ভাৰতীয় বিজ্ঞান শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানত জীৱ বিজ্ঞান বিভাগৰ সহকাৰী প্ৰবক্তা হিচাপে কাম কৰি আছে। ইংলেণ্ডৰ বিৰুদ্ধে অব্যাহত থকা এদিনীয়া ক্ৰিকেট শৃংখলাৰ কালি কটকত অনুষ্ঠিত দ্বিতীয়খন খেলত ভাৰত 4 উইকেটত জয়ী হয়। এই জয়ৰ জৰিয়তে ভাৰতে শৃংখলাত 2-0 অপ্ৰতিৰোধ অগ্ৰগতি লাভ কৰিছে। ভাৰতে অধিনায়ক ৰোহিত শৰ্মাৰ শতক তথা শুভমন গিল, শ্ৰেয়াছ আয়াৰ আৰু অক্ষৰ পেটেলৰ দৰ্শনীয় বেটিঙৰ সহায়ত 44 অভাৰ আৰু 3টা বলত আলহী দলটোৱে বান্ধি দিয়া 305 ৰাণৰ বিজয় লক্ষ্য অতিক্ৰম কৰে। ৰোহিত শৰ্মাই 90টা বলত 119, শুভমন গিলে 60, শ্ৰেয়াছ আয়াৰে 44 আৰু অক্ষৰ পেটেলে অপৰাজিত 41 ৰাণৰ বৰঙণি আগবঢ়ায়। ইংলেণ্ডৰ গাছ এটকিনছনে সৰ্বাধিক 2টা উইকেট লাভ কৰে। ইয়াৰ পূৰ্বে টছত জিকি প্ৰথমে বেট ধৰা ইংলেণ্ড দলটোৱে জ' ৰুটৰ 69, বেন ডেকেটৰ 65 আৰু লিয়াম লিভিংষ্টনৰ 41 ৰাণৰ বৰঙণিৰে 49 অভাৰ আৰু 5টা বলত 8টা উইকেট হেৰুৱাই 304 ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ ৰবীন্দ্ৰ জাদেজাই সৰ্বাধিক 3টা উইকেট দখল কৰে। ৰোহিত শৰ্মাক খেলখনৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা আগবঢ়োৱা হয়। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত কুঁৱলী পৰাৰ আৰু পাছলৈ বতৰ ফৰকাল হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 27 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 13 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। আনহাতে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা 24 ঘণ্টাত অৰুণাচলত পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে। অসম, মেঘালয়, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰত ঠাই বিশেষে বতৰ শুকান হৈ থকাৰ লগতে ঠাই বিশেষে কম বেছি পৰিমাণে কুঁৱলী পৰিব বুলিও আগলি বতৰা দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ পদত্যাগ, ৰাজনৈতিক পৰিস্থিতি সন্দৰ্ভত ৰাজ্যপালৰ কেন্দ্ৰলৈ পত্ৰ প্ৰেৰণ, এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ পৰিপ্ৰেক্ষিতত আজিৰে পৰা দুদিনীয়াকৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ছিংগাপুৰ ভ্ৰমণ, পৰীক্ষা পে চৰ্চা অনুষ্ঠানৰ 8ম সংস্কৰণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি দেশবাসীক সম্বোধন, আজি ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱস, ৰাজ্যজুৰি শিশু আৰু কিশোৰ কিশোৰীক পেলুনাশক বড়ি প্ৰদানৰ ব্যৱস্থা, আৰু কটকত অনুষ্ঠিত এদিনীয়া ক্ৰিকেট শৃংখলাৰ কালি দ্বিতীয়খন খেলত ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ 4 উইকেটত জয়। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী মুখ্য বাতৰি দিনৰ 10 বজাত শুনিবলৈ পাব।